এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ধুবুৰীত ছাত্ৰ সংগঠনৰ প্ৰতিবাদী সমদলৰ সময়ত আৰক্ষীৰ লাঠী চালনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা অপ্ৰীতিকৰ ঘটনাক অত্যন্ত দুৰ্ভাগ্যজনক বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য, আসন্ন বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ, মুখ্যমন্ত্ৰী তিনিখনকৈ প্ৰচাৰ সভাত অংশগ্ৰহণ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ কাৰ্যসূচী চূড়ান্ত, বিভিন্ন ঠাইত প্ৰধানমন্ত্ৰীক আদৰাৰ প্ৰস্তুতি, আজি ৰাষ্ট্ৰীয় বন শ্বহীদ দিৱস, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এই উপলক্ষে 59গৰাকী বনকৰ্মীক সোঁৱৰণ, আৰু মাহজাতীয় শস্য উন্নয়ন সঞ্চালকালয়ৰ সঞ্চালক ডঃ মহেশ কুমাৰৰ মৰিগাঁও জিলাৰ কৃষি খণ্ড পৰিদৰ্শন। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। ধুবুৰীত কালি সন্ধিয়া এটা ছাত্ৰ সংগঠনৰ প্ৰতিবাদী সমদলৰ সময়ত আৰক্ষীৰ লাঠী চালনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা অপ্ৰীতিকৰ ঘটনা অত্যন্ত দুৰ্ভাগ্যজনক বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। তেওঁ এই ঘটনাটো অনাকাংক্ষিত বুলি উল্লেখ কৰি কয় যে ইতিমধ্যে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীক নিলম্বন কৰা হৈছে।
ঘটনাটো দুৰ্ভাগ্যজনক। যোৱাকালি ৰাতিয়ে মন্ত্ৰী জয়ন্তমল্ল বৰুৱা ডাঙৰীয়াক পঠিয়াই 80জনক আমি নিলম্বিত কৰিছো। 5 দিনৰ ভিতৰত এটা ইনকোৱাৰী হ'ব আৰু যিসকল পুলিচে দৰকাৰতকৈ বেছি শক্তিৰ প্ৰয়োগ কৰিছিল তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰ ব্যৱস্থা লওঁ। আৰক্ষী অধীক্ষকে হওক বা আৰক্ষীৰ কনিষ্টবলেই হওক, যাৰে নাম ইনকোৱাৰীত আহে তাৰে বিৰুদ্ধে আমি ব্যৱস্থা লওঁ।
আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই যোৱা নিশা ধুবুৰীত উপস্থিত হৈ গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ নিলম্বন কৰা বুলি প্ৰকাশ কৰে। তদুপৰি গৌৰীপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীকো ৰিজাৰ্ভ ক্লোজ কৰাৰ নিৰ্দেশ দিয়া হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। নিৰস্ত্ৰ প্ৰতিবাদকাৰীক আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদত আজি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা আক্ৰাছুৱে জিলাখনত 12 ঘণ্টীয়া বন্ধ পালন কৰে। সংগঠনটোৱে এই ঘটনাৰ প্ৰতিবাদ জনোৱাৰ লগতে ন্যায় বিচাৰ দাবী কৰে। উল্লেখযোগ্য যে কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ আৰু পৃথক ক্ষমতাপূৰ ৰাজ্যৰ দাবীত আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ নেতৃত্বত ধুবুৰী জিলা আক্ৰাছুৰ উদ্যোগত গোলকগঞ্জত কালি এটা সমদল উলিওৱা হৈছিল। প্ৰশাসনে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰাৰ পাছতো কোচ ৰাজবংশী জনগোষ্ঠীৰ কেইবাশ অংশগ্ৰহণকাৰীয়ে গোলকগঞ্জৰ চিলাৰাই মহাবিদ্যালয়ত উপস্থিত হৈ সমদল কৰি ৰাসমেলা ময়দানত সমবেত হয়। ইয়াৰ পাছত সমদলকাৰীসকলে জোৰ লৈ জনজাতিকৰণৰ দাবীত পৰিৱেশ উত্তাল কৰি তোলে। আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে প্ৰতিবাদকাৰীসকলক ছত্ৰভংগ দিয়াবলৈ লাঠীচালনা কৰে। লাঠীচালনাত 80শতাধিক প্ৰতিবাদকাৰী আহত হয়। সংকটজনক অৱস্থাত ইয়াৰে একাংশক প্ৰাথমিক চিকিৎসাৰ পাছত ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ধুবুৰী জিলাত সান্ধ্য আইনো জাৰি কৰা হয়। প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে লাঠীচালনা কৰা ঘটনাক সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু ধুবুৰী পশ্চিম জিলা আক্ৰাছুৱে গৰিহণা দিছে। পৰিস্থিতিৰ বুজ লৈ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই যোৱা নিশা ধুবুৰী জিলা আৰক্ষী অধীক্ষকক 5 দিনৰ ভিতৰত উপ মহাপৰিদৰ্শকক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। আসন্ন বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে নিজ নিজ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ওদালগুৰি জিলাত ভেৰগাঁও পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী জৌচৰাং বড়োৰ সমৰ্থনত ডিমাকুচিত নিৰ্বাচনী সভাত অংশ লয়। ডঃ শৰ্মাই তেওঁৰ ভাষণত এইবাৰ বিটিচিত বিজেপি চৰকাৰ গঠনত সহায় কৰিবলৈ ৰাইজৰ প্ৰতি আহান জনায়। বিটিচিত শান্তি আৰু উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত উগ্ৰপন্থীৰ সমস্যাৰ সমাধান সম্ভৱ হৈছে বুলি উল্লেখ কৰি তেওঁ এই নিৰ্বাচনত বিজেপি জয়ী হলে নিবনুৱা সমস্যা সমাধানৰ উপৰি বিটিআৰত মানৱ সম্পদ সৃষ্টিৰ বাবে কাম কৰিব বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কাইলৈ বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিব বুলিও ঘোষণা কৰে। ডঃ শৰ্মাই তামোলপুৰ জিলাত গুৰেশ্বৰ পৰিষদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী 1500 নাৰ্চাৰীৰ সমৰ্থনত প্ৰচাৰ সভাত অংশ লয়। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে চিৰাং জিলাৰ থুৰিবাৰী পৰিষদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ৰ সমৰ্থনত প্ৰচাৰ অভিযানত অংশ লয়। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰে সকলো জাতি জনগোষ্ঠীৰ লোকৰ মাজত শান্তিৰ বাতাবৰণেৰে প্ৰগতি আৰু উন্নয়ন সম্ভৱ কৰি তুলিছে। বিটিআৰৰ সকলো জাতি জনগোষ্ঠীৰ বিকাশৰ বাবে এইবাৰ বিজেপিয়ে পৰিষদ গঠন কৰিব লাগিব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
আমি ভাৰতবৰ্ষৰ কোনো অঞ্চলৰ নাগৰিকতকৈ দুৰ্বল নহয়, অন্যান্য অঞ্চলৰ নাগৰিকৰ দৰে আমি শক্তিশালী, এই কথা আপোনালোকে প্ৰমাণ কৰিব লাগিব। কৃষি হওক, বাণিজ্য হওক, বেপাৰ হওক, কৃষি হওক, সকলো ক্ষেত্ৰতে আপোনালোকে আগুৱাই যোৱাৰ বাবে এই অঞ্চলক এখন ভাল চৰকাৰৰ দৰকাৰ, আৰু সেইখন চৰকাৰ আন কোনোৱে দিব নোৱাৰে, কেৱল বিজেপি দিব পাৰে। কাৰণ যোৱা 11 বছৰে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেখুৱালে যে কংগ্ৰেছে সম্পূৰ্ণৰূপে ধাৰাশিৰি কৰা আৰু গোটেই ভাৰতবৰ্ষক বিশ্বৰ বুকুত দুৰ্বল কৰা সেই কংগ্ৰেছে যিমান ভাৰতবৰ্ষৰ জনগণক অন্যায় কৰিলে আৰু সেই ভাগি যাব দ্বাৰা গোটেই সমাজ ব্যৱস্থা, শাসন ব্যৱস্থাটোক পুনৰ সুসংগঠিত কৰি মৰ্যাদা সহকাৰে আজি বিশ্বৰ বুকুত অন্যতম শক্তিশালী ৰাষ্ট্ৰ হিচাপে ভাৰতবৰ্ষক থিয় কৰাৰ ক্ষেত্ৰত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি শক্তিশালী পদক্ষেপ ললে তাৰ বাবে আজি বিশ্বৰ বুকুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আটাইতকৈ জনপ্ৰিয় নেতা।
ইপিনে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজি বিয়লি মানস চেৰফাং পৰিষদীয় সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী অবিনাশ ব্ৰহ্মৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলায়। পানবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত নিৰ্বাচনী সভাত গৌৰৱ গগৈয়ে এইবাৰ বিটিচিত কংগ্ৰেছৰ যুঁজ হ'ব বুলি উল্লেখ কৰি কয় যে এই যুঁজ নৱপ্ৰজন্মৰ বাবে আৰু নিজৰ অধিকাৰৰ বাবে হ'ব। বিপিএফৰ সভাপতি সাগ্ৰামা মহিলাৰীয়ে থুৰিবাৰী সমষ্টিৰ প্ৰাৰ্থী খলিলুৰ ৰহমানৰ সমৰ্থনত আজি এখন নিৰ্বাচনী সভাত ভাগ লয়। কোকৰাঝাৰ জিলাৰ চালাকাটি পৰিষদীয় সমষ্টিত আজি বিটিআৰৰ মুৰববী প্ৰমোদ বড়োৱে ইউবিপিএল প্ৰাৰ্থী লৰেঞ্চ ইছলাৰীৰ হৈ প্ৰচাৰ চলায়। তাৰংগুৰি খেলপথাৰত আয়োজিত প্ৰচাৰ সভাত প্ৰমোদ বড়োৱে চালাকাটি সমষ্টিৰ ইউ পি পি এল নিশ্চিতভাৱে জয়ী হ'ব বুলি দাবী কৰি দলীয় কৰ্মীসকলক দিনে নিশাই কাম কৰিবলৈ আহ্বান জনায়। শ্ৰোতাসকলে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়া মহৰ 411.5 289.9 মিটাৰ FM বেণ্ডৰ 101.6 মেগাহাৰ্জত শুনিছে। মধ্য অসম আৰু পাৰ্বত্য জিলা দুখনৰ শ্ৰোতাসকলে আমাৰ এই বাতৰি FM বেণ্ডৰ 102.7 মেগাহাৰ্জত আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা, 100.2 মেগাহাৰ্জত আকাশবাণী হাফলং কেন্দ্ৰৰ পৰা, 100.9 মেগাহাৰ্জত আকাশবাণী ডিফু কেন্দ্ৰৰ পৰা, 101.5 মেগাহাৰ্জত লামডিং, 100.6 মেগাহাৰ্জত বকলীয়া আৰু 102.1 মেগাহাৰ্জত হৰিহজন ৰিলে কেন্দ্ৰৰ পৰা শুনিবলৈ পাইছে। আমাৰ ফেচবুক পেজ AIR নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল AIR নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙতো শুনিছে। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে দিল্লী, মুম্বাই, কলকাতা আৰু অৰুণাচল প্ৰদেশতো বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। বিশ্ববন্দিত শিল্পীগৰাকীৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা জনাই অহা 13 ছেপ্টেম্বৰত গুৱাহাটীত আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এই অনুষ্ঠানত ৰাজ্যৰ 1000ৰো অধিক শিল্পীয়ে ভূপেন হাজৰিকাৰ 14টা গীত আৰু কবিতা পৰিৱেশন কৰিব। এই অনুষ্ঠানতে শিল্পীগৰাকীৰ এটি স্মাৰক মুদ্ৰা আৰু এখন জীৱনী গ্ৰন্থও উন্মোচন কৰা হ'ব। প্ৰধানমন্ত্ৰী অহা 14 ছেপ্টেম্বৰত নুমলীগড় শোধনাগাৰত বিশ্বৰ প্ৰথমটো বাভিত্তিক জৈৱ ইথানল প্ৰকল্প উদ্বোধন কৰিব। শ্ৰীমোদীয়ে ইয়াৰ পূৰ্বে মংগলদৈত প্ৰায় 576 কোটি টকা ব্যয়েৰে দৰং চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ লগতে এখন GNM স্কুল আৰু এখন নাৰ্ছিং মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে প্ৰায় 7000 কোটি টকা ব্যয়েৰে ব্ৰহ্মপুত্ৰৰ ওপৰত নাৰেংগী কুৰুৱা সংযোগী দলং আৰু গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ পূৰ্বে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে আজি মংগলদৈত এখন সংবাদমেলৰ আয়োজন কৰি কেন্দ্ৰীয় চৰকাৰ তথা বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখন বিভিন্ন ক্ষেত্ৰত ব্যৰ্থ হোৱা বুলি অভিযোগ কৰে। মংগলদৈৰ ৰাজীৱ ভৱনত আয়োজিত সংবাদমেলত কমিটীয়ে বাংলাদেশী বিতৰণ, পানমুক্ত অসম, নিবনুৱা সমস্যা সমাধানকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ত চৰকাৰে প্ৰতিশ্ৰুতি পূৰণ কৰাত ব্যৰ্থ হৈছে বুলি অভিযোগ তোলে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীলৈ 9টা প্ৰশ্ন উত্থাপন কৰে। সংবাদমেলত জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰিপুণ বৰা, প্ৰদেশ কংগ্ৰেছৰ মিডিয়া কোষৰ জ্যেষ্ঠ নেতা বেদব্ৰত বৰা, প্ৰাক্তন বিধায়ক ইলিয়াছ আলীকে ধৰি কেইবাগৰাকী দলীয় নেতা উপস্থিত থাকে। প্ৰধানমন্ত্ৰীৰ অসম, মণিপুৰ আৰু মিজোৰাম ভ্ৰমণ সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা 13 ছেপ্টেম্বৰৰ শনিবাৰৰ নিশা 8:02 এটা বিশেষ দৃষ্টিপাত প্ৰচাৰ কৰিব। জ্যেষ্ঠ সাংবাদিক আৰু ৰাজনৈতিক বিশ্লেষকে অংশগ্ৰহণ কৰিবলগীয়া এই অনুষ্ঠানত আকাশবাণীৰ আইজল আৰু ইম্ফলৰ সংবাদদাতা দুগৰাকীও টেলিফোনযোগে সংযুক্ত হ'ব। অনুষ্ঠানটোৰ পৰিকল্পনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। আজি ৰাষ্ট্ৰীয় বন শ্বহীদ দিৱস। দেশৰ বনভূমি, পৰিৱেশ আৰু বন্যপ্ৰাণীৰ সুৰক্ষাত জীৱন উৎসৰ্গা কৰা সেউজ যোদ্ধাসকলৰ প্ৰতি সন্মান জনাই প্ৰতিবছৰে 11 ছেপ্টেম্বৰত এই দিৱস পালন কৰা হয়। বন শ্বহীদ দিৱস উপলক্ষে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্তব্যৰত অৱস্থাত মৃত্যু হোৱা বনকৰ্মীসকলৰ সোঁৱৰণত আজি বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত বনাঞ্চলৰ সুৰক্ষাৰ স্বাৰ্থত প্ৰাণাহুতি দিয়া বনকৰ্মী বলোৰাম নাথ, জিৰচং ইংতিকে ধৰি 79গৰাকী বন শ্বহীদৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয়। এই উপলক্ষে কাজিৰঙাৰ কহৰা স্মৃতি উদ্যানত শ্বহীদসকলৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰাৰ উপৰি বন শ্বহীদসকলৰ পৰিয়ালৰ সদস্যক সম্বৰ্ধনা জনোৱা হয়। উল্লেখযোগ্য যে 1968 চনত চোৰাং চিকাৰীৰ সৈতে হোৱা সংঘৰ্ষত মৃত্যু হোৱা বলোৰাম নাথ হৈছে ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰথমগৰাকী বন শ্বহীদ। একেদৰে চলিত বৰ্ষত কৰ্তব্যৰত অৱস্থাত নাও দুৰ্ঘটনাত বনকৰ্মী জিৰচং ইংটিয়ে প্ৰাণ হেৰুৱায়। ৰেল মন্ত্ৰালয়ে ডিব্ৰুগড় আৰু হাওৰাৰ মাজত ৰঙাপৰা হৈ চলাচল কৰা 15959 আৰু 15960 নম্বৰৰ কামৰূপ এক্সপ্ৰেছ আৰু গুৱাহাটী আৰু মূৰ্কক চেলেঙৰ মাজত চলাচল কৰা 15613 আৰু 15614 ৰেলগাড়ী দুখন পৰীক্ষামূলকভাৱে তামোলপুৰ জিলাৰ গোৰেশ্বৰ ষ্টেচনত ৰখোৱাৰ সিদ্ধান্ত লৈছে। ৰেল মন্ত্ৰালয়ে উত্তৰ পূব সীমান্ত ৰেলৱেলৈ পঠিওৱা এটা নিৰ্দেশত এই কথা প্ৰকাশ কৰি কোৱা হৈছে যে কোকৰাঝাৰ জিলাৰ গোসাইগাঁও ৰেল ষ্টেচনতো কামৰূপ এক্সপ্ৰেছ নৰ্থ ইষ্ট এক্সপ্ৰেছ আৰু নিউ জলপাইগুৰি আৰু গুৱাহাটীৰ মাজত চলাচল কৰা বন্দে ভাৰত এক্সপ্ৰেছখন পৰীক্ষামূলকভাৱে ৰখোৱাৰ সিদ্ধান্ত লোৱা হৈছে। তদুপৰি আলিপুৰদুৱাৰ আৰু গুৱাহাটীৰ মাজত চলাচল কৰা চিফুং এক্সপ্ৰেছখন পৰীক্ষামূলকভাৱে কোকৰাঝাৰ জিলাৰ চৌতাৰাত ৰখোৱাৰ বাবেও ৰেল মন্ত্ৰালয়ে অনুমোদন জনাইছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই ৰেলগাড়ীকেইখন ষ্টেচনকেইটাত ৰখোৱাৰ বাবে বিভিন্ন অঞ্চলৰ ৰাইজে জনাই অহা দাবীৰ পৰিপ্ৰেক্ষিতত উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱলৈ পত্ৰ লিখিছিল আৰু মুখ্যমন্ত্ৰীৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই ৰেল মন্ত্ৰালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। হোজাইত পৰহিলৈ ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব। অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত আৰু হোজাই জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত এই আদালতৰ আয়োজন কৰা হৈছে। ইয়াৰ জৰিয়তে আপোচযোগ্য বিভিন্ন গোচৰ যেনে ফৌজদাৰী দেৱানী গোচৰ, পাৰিবাৰিক গোচৰ, মটৰ দুৰ্ঘটনাৰ দাবী আৰু নিষ্পত্তি, ন্যায়াধিকৰণৰ গোচৰ আৰু ৰাজহ সংক্ৰান্তীয় গোচৰসমূহ বিনামূলীয়াকৈ নিষ্পত্তি দিয়া কৰা হৈছে। ইয়াৰোপৰি বেংকৰ লেনদেন, ঋণ সম্বন্ধীয় গোচৰ, টেলিফোন বিল, বিদ্যুৎ মাচুলকে ধৰি বিভিন্ন বিবাদ নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে।
কেন্দ্ৰীয় চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ অধীনৰ মাহজাতীয় শস্য উন্নয়ন সঞ্চালকালয়ৰ সঞ্চালক ডঃ মহেশ কুমাৰে আজি মৰিগাঁও জিলাৰ কৃষিখণ্ড পৰিদৰ্শন কৰে। তেওঁ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ৰূপায়িত বিভিন্ন আঁচনিৰ কাম কাজৰ অগ্ৰগতি পৰ্যালোচনা কৰে। সঞ্চালকগৰাকীয়ে জাগিৰোড কৃষিচক্ৰৰ অধীনৰ এটা কৃষক উৎপাদক কোম্পানীৰ কাৰ্যালয়লৈ গৈ কৃষকসকলে লাভ কৰা বিভিন্ন সা সুবিধা সন্দৰ্ভত মত বিনিময় কৰে। ইয়াৰ পাছতে তেওঁ মিকিৰভেদা কৃষিচক্ৰৰ এগৰাকী প্ৰগতিশীল কৃষকৰ প্ৰদৰ্শনীমূলক মাটিমাহৰ খেতি পৰিদৰ্শন কৰি কৃষকগৰাকীৰ সৈতে মত বিনিময় কৰে। এই পৰিদৰ্শনৰ সময়ত সঞ্চালকগৰাকীৰ সৈতে ৰাষ্ট্ৰীয় খাদ্য আৰু পুষ্টি মিছনৰ ৰাজ্যিক পৰামৰ্শদাতা ডঃ অৰুণিমা দেৱ চৌধুৰী উপস্থিত থাকে। ধেমাজি জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতে আজি 2022 চনৰ 7 আগষ্টত সংঘটিত এটা হত্যাকাণ্ডৰ গোচৰৰ ৰায়দান কৰি অভিযুক্তক যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰে। জিলা আৰু ছেচন ন্যায়াধীশ কল্যাণজিৎ শইকীয়াৰ আদালতে আজি গোচৰটোৰ চূড়ান্ত ৰায়দান কৰি অভিযুক্ত চিত্ৰ পাংগিঙক এই শাস্তি বিহে। অভিযোগ অনুসৰি এই অপৰাধীজনে ভক্ত বাহাদুৰ ছেত্ৰী নামৰ এজন লোকক নৃশংসভাৱে প্ৰহাৰ কৰি হত্যা কৰিছিল। ইয়াৰ পাছত নিহত লোকজনৰ পন্নীয়ে চিলাপথাৰ থানাত দাখিল কৰা এজাহাৰ মৰ্মে লোকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়। গোচৰৰ তদন্তকাৰী বিষয়া নবীন গগৈয়ে আদালতত দাখিল কৰা অভিযোগনামাৰ ভিত্তিত আজি আদালতে এই ৰায়দান কৰে। কাছাৰ আৰক্ষীয়ে দীৰ্ঘদিন ধৰি ভুৱা চিকিৎসা সেৱা আগবঢ়োৱা দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। জিলাখনত এতিয়ালৈকে মুঠ 8 জন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছে। আজি গ্ৰেপ্তাৰ কৰা প্ৰথমজন অভিযুক্ত নিহাৰ হুছেইন মাজাৰ ভূঞা নামৰ লোকজনে বৰখলা বজাৰ অঞ্চলত ৰোগীক চিকিৎসা প্ৰদান কৰি আহিছিল। দ্বিতীয়জন অভিযুক্ত ৰাধেশ্যাম ৰবি দাসে জিৰিঘাট বাগান আৰু বজাৰ অঞ্চলত MBBS পৰিচয়েৰে দীৰ্ঘদিন ধৰি চিকিৎসা সেৱা প্ৰদান কৰি আহিছিল। কনকলতা বৰুৱা মহিলাৰ T20 আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাত আজি গোৱালপাৰাৰ DN সিনহা ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ বিৰ এখন খেলত গুৱাহাটীয়ে নগাঁওক 13 ৰাণত পৰাজিত কৰে। খেলখনত গুৱাহাটীয়ে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেটৰ বিনিময়ত 81 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত নগাঁৱে 18 অভাৰ আৰু এটা বলত আটাইকেইটা উইকেট হেৰুৱাই 68 ৰানহে কৰিবলৈ সমৰ্থ হয়। বজালি জিলাৰ নিত্যানন্দৰ বিশিষ্ট সমাজকৰ্মী কবি ফুলেন পাঠকৰ যোৱা নিশা হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 82 বছৰ। প্ৰয়াত পাঠকে বকুল, বজালিৰ ৰূপৰস আৰু পলাশৰ পাতত ৰং শীৰ্ষক 3খন কবিতা পুথি ৰচনা কৰিছিল। তেওঁৰ বিয়োগত বজালি অঞ্চলৰ বিভিন্ন দল, সংগঠন আৰু ব্যক্তিবিশেষে গভীৰ শোক প্ৰকাশ কৰিছে। আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন বাতৰি পঢ়োতা গোলাপ শইকীয়াৰ 5ম মৃত্যুবাৰ্ষিকী উপলক্ষে অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে অসমীয়াত অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ইচ্ছুক প্ৰতিযোগীয়ে সাম্প্ৰতিক ঘটনাৱলী সম্পৰ্কীয় 1 মিনিটৰ বাতৰিৰ অডিঅ' মোবাইল ফোন অথবা অডিঅ' ৰেকৰ্ডাৰত ৰেকৰ্ড কৰি 24 ছেপ্টেম্বৰৰ পূৰ্বে MP3 ৰূপত হোৱাটছএপ যোগে পঠিয়াব লাগিব। হোৱাটছএপ নম্বৰকে ধৰি প্ৰতিযোগিতাৰ সবিশেষ জানিবলৈ ইচ্ছুক প্ৰতিযোগীয়ে আমাৰ ফেচবুক পেজ AIR News গুৱাহাটী চাব পাৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ধুবুৰীত ছাত্ৰ সংগঠনৰ প্ৰতিবাদী সমদলৰ সময়ত আৰক্ষীৰ লাঠিচালনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা অপ্ৰীতিকৰ ঘটনাক অত্যন্ত দুৰ্ভাগ্যজনক বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য। আসন্ন BTC নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ, মুখ্যমন্ত্ৰীৰ 3খনকৈ প্ৰচাৰ সভাত অংশগ্ৰহণ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ কাৰ্যসূচী চূড়ান্ত, বিভিন্ন ঠাইত প্ৰধানমন্ত্ৰীক আদৰাৰ প্ৰস্তুতি, আজি ৰাষ্ট্ৰীয় বন শ্বহীদ দিৱস, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এই উপলক্ষে 59গৰাকী বনকৰ্মীক সোঁৱৰণ আৰু মাহজাতীয় শস্য উন্নয়ন সঞ্চালকালয়ৰ সঞ্চালক ডঃ মহেশ কুমাৰৰ মৰিগাঁও জিলাৰ কৃষিখণ্ড পৰিদৰ্শন। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই।